আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া মুকলি কৰিবলৈ লৈছো বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান ভক্তি বচন। পাপে ভৰা পৃথিৱীলৈ আশাৰ বাতৰি কঢ়িয়াই অনা ঈশ্বৰৰ মহান প্ৰেমৰ বাণী ভক্তি বচন অনুষ্ঠানৰ আৰম্ভণিতেই শুনক বাইবেলৰ বাণী।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? আপুনি আমাৰ এই অনুষ্ঠান নিয়মিতভাৱে শুনি আছেনে? শুনি কেনে পাইছে আমালৈ চিঠি লিখি জনাবচোন। আমাৰ এই অনুষ্ঠানযোগে প্ৰচাৰ কৰা কোনো কথা অধিককৈ বুজিব খুজিলেও নাইবা যীশুখ্ৰীষ্টৰ বিষয়ে কিবা সুধিবলগীয়া থাকিলেও আমালৈ নিসংকোচে লিখিব পাৰে। আমাৰ ঠিকনা ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ৱেবছাইট www.radio882.com। প্ৰিয় শ্ৰোতা, আমি এতিয়া বাৰু বাইবেলৰ কোনখন পুস্তকৰ অধ্যয়ন চলাই আছো আপোনাৰ মনত আছেনে? আমি আজি কিছুদিন ধৰি বাইবেলৰ শেষৰখন পুস্তক অৰ্থাৎ যোহনৰ প্ৰতি প্ৰকাশিত বাক্য বা চমুকৈ প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয়নে বাৰু? আমি যোৱা অনুষ্ঠানত এই প্ৰকাশিত বাক্য পুস্তকৰ 3 নম্বৰ অধ্যায়ৰ শেষৰটো পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলো। দ্বিতীয় আৰু তৃতীয় অধ্যায়ত আমি পাইছিলো প্ৰভু যীশুৱে 7টা বিশেষ বিশেষ মণ্ডলীলৈ দিয়া বাৰ্তা। প্ৰিয় শ্ৰোতা, আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে পৰমপিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাওঁ। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা আমাৰ অতি মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাৰ নাম পূজনীয় হওক, তোমাৰ গৌৰৱ মহিমা সকলো ঠাইতে হওক। তুমি গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা পালনকৰ্তা হৈও যে আমাৰ দৰে অধম মানৱক কিয় ভালপোৱা, কিয় প্ৰেম কৰা, কিয় আমাৰ বাবে চিন্তা কৰা আমি বুজি নাপাওঁ পিতা। আমি তোমাৰ নাম লোৱাৰেই যোগ্য নহওঁ, কিন্তু তুমি আমাক ইমানেই প্ৰেম কৰিলা যে তোমাৰ একমাত্ৰ পুত্ৰ যীশুখ্ৰীষ্টক আমালৈ দান কৰিলা। তেওঁ ক্ৰুচত প্ৰাণ দি তৃতীয় দিনা জি উঠি আমাৰ পৰিত্ৰাণৰ পথ প্ৰস্তুত কৰিলে। আজি তেওঁক বিশ্বাস কৰি, তেওঁক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি আমি অনন্ত জীৱনৰ অধিকাৰী হৈ তোমাৰ সন্তান হ'ব পৰা হৈছোঁ। তাৰ বাবে তোমাক শতকোটিবাৰ ধন্যবাদ পিতা। এতিয়া আহা, তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ বুজি পোৱাত তুমি আমাক সহায় কৰা। এই অনুষ্ঠান শুনি থকা প্ৰতিজন শ্ৰোতাক তুমি বিশেষভাৱে কথা কোৱা, তেওঁলোকৰ জীৱনত উপচি পৰাকৈ আশীৰ্বাদ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ জীৱিত ত্ৰাণকৰ্তা মহান প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছো। আমেন। আজিৰ অনুষ্ঠানত আমি 4 নম্বৰ অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰিব খুজিছো। এই 4 নম্বৰ অধ্যায়ৰ অধ্যয়নৰ এটা শীৰ্ষক আমি দিব পাৰোঁ, আৰু সেইটো হৈছে মণ্ডলী খ্ৰীষ্টৰ সৈতে স্বৰ্গত। মণ্ডলী খ্ৰীষ্টৰ সৈতে স্বৰ্গত। 2 নম্বৰ আৰু 3 নম্বৰ অধ্যায়ত আমি আচলতে 7টা মণ্ডলীৰ মাজেদি খ্ৰীষ্টীয় মণ্ডলীৰ ইতিহাস পালোঁ। কিন্তু 4 নম্বৰ অধ্যায়ত প্ৰৱেশ কৰাৰ লগে লগে আমাৰ মনত প্ৰশ্ন জাগে, এতিয়া মণ্ডলীৰ কি হ'ল? এই 4 নম্বৰ অধ্যায়ৰ পৰা আমি খ্ৰীষ্টীয় মণ্ডলীৰ উল্লেখ আৰু নাপাওঁ। একেবাৰে প্ৰকাশিত বাক্য পুস্তকৰ শেষৰ পিনে সকলোলৈ দিয়া এটা আহ্বানহে পাওঁ। এই 4 নম্বৰ অধ্যায়ৰ পৰা মণ্ডলী শব্দটো আৰু আমি নাপাওঁ, কিন্তু এই পৰ্যন্ত মণ্ডলী শব্দটো বাৰে বাৰে উল্লেখ কৰা হৈছিল। আচলতে মণ্ডলী শব্দটো 19 বাৰ উল্লেখ কৰা হৈছে, কিন্তু 4 নম্বৰ অধ্যায়ৰ পৰা আমি মণ্ডলী শব্দটো নাপাওঁ, কিয় বাৰু? এইটো মন কৰিবলগীয়া, চিন্তা কৰিবলগীয়া কথা নহয়নে বাৰু? এই 4 নম্বৰ অধ্যায়ত যিখিনি কথা বা ঘটনা আমি পাম, সেই সময়ত আচলতে খ্ৰীষ্টীয় মণ্ডলী এই পৃথিৱীত নাথাকিবই, কাৰণ ইয়াৰ আগে আগে মণ্ডলীক এই পৃথিৱীৰ পৰা উঠাই লৈ যোৱা হ'ব প্ৰভু যীশুৰ দ্বাৰা। মণ্ডলী পৃথিৱীৰ পৰা উত্তোলিত হৈ প্ৰভু যীশুক আকাশত গৈ লগ ধৰিব। গতিকে এই 4 নম্বৰ অধ্যায়ত আমি যিখিনি কথা পঢ়িম, সেই ঘটনাবোৰ ঘটাৰ সময়ত খ্ৰীষ্টীয় মণ্ডলী পৃথিৱীত নাথাকিব, থাকিব স্বৰ্গত প্ৰভু যীশুৰ লগত। সেইবাবেই এই 4 নম্বৰ অধ্যায়ৰ পৰা আমি খ্ৰীষ্টীয় মণ্ডলীৰ কোনো উল্লেখ নাপাওঁ। ইতিমধ্যে আমি যি 7টা মণ্ডলীৰ কথা পালোঁ, সেই 7টা মণ্ডলী আচলতে মণ্ডলীৰ ইতিহাসৰ 7টা যুগক বুজায়। ফিলাডেলফিয়া মণ্ডলীৰ যুগ চলি থকা অৱস্থাতে এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় মণ্ডলী উত্তোলিত হ'ব। তাৰ পাছত পৃথিৱীত যিবোৰ খ্ৰীষ্টীয় মণ্ডলী থাকি যাব, সেইবোৰ আচলতে নামধাৰী খ্ৰীষ্টিয়ানৰ মণ্ডলীহে থাকিব, অৰ্থাৎ খ্ৰীষ্টীয় মণ্ডলী নামধাৰী অনুষ্ঠানে থাকিব। প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসীসকলক স্বৰ্গলৈ ইতিমধ্যেই উঠাই লৈ যোৱা হ'ব। পৃথিৱীত থাকি যোৱা নামধাৰী আনুষ্ঠানিক মণ্ডলীয়ে পৃথিৱীত চলা মহাক্লেশৰ সময়ছোৱাৰ মাজেৰে পাৰ হৈ যাব লাগিব, আৰু এই আনুষ্ঠানিক মণ্ডলীকেই মহাবেশ্যা বুলি অভিহিত কৰা আমি এই প্ৰকাশিত বাক্য পুস্তকতে পঢ়িবলৈ পাম। এইটো নিশ্চয় অতি ভয় লগা নাম। আচলতে প্ৰকাশিত বাক্য পুস্তকৰ 17 নম্বৰ অধ্যায়টোত আমি অতি ভয় লগা ছবি দেখিবলৈ পাম। তাত আমি বাৰু খ্ৰীষ্টীয় মণ্ডলীক দেখিমনে? নাই, সেই আনুষ্ঠানিক মণ্ডলীকহে দেখোঁ, মহাবেশ্যা বুলি অভিহিত হোৱা সেই আনুষ্ঠানিক মণ্ডলী। কিন্তু প্ৰকৃত বিশ্বাসীসকলৰ মণ্ডলীক আমি আকৌ দেখিবলৈ পাওঁ, কিন্তু মণ্ডলী ৰূপত নহয়, কন্যা ৰূপত, দৰাৰ কাৰণে সজাই ৰখা কন্যাৰ ৰূপত, আৰু খ্ৰীষ্টই হৈছে সেই দৰা। 4 নম্বৰ অধ্যায়ৰ পৰা 22 নম্বৰ অধ্যায়লৈকে আমি এই প্ৰকাশিত বাক্য পুস্তকৰ শেষৰটো প্ৰধান ভাগ পাওঁ। পাচনি জোহনক এই ভাগকেইটা দিয়া হৈছিল আৰু তাৰ যোগেদি আজি আমি এইবোৰ পাইছোঁ। এই কথাটো আমিও বুজি পাব লাগে, কাৰণ প্ৰভু যীশুৱে জোহনক এইবুলি কৈছিল, এতেকে তুমি যি যি দেখিলা আৰু যি যি আছে আৰু ইয়াৰ পাছত যি যি হ'বলৈ উদ্যত আছে সেই সকলোকে লিখা। প্ৰকাশিত বাক্য 1 অধ্যায় 19 নম্বৰ পদ। ভৱিষ্যতে কি কি ঘটিব সেই কথা আমি এতিয়া পাম। গ্ৰীক ভাষাত মেটা টৌটা, ইংৰাজীত হিয়েৰ আফটাৰ আৰু অসমীয়াত ইয়াৰ পাছত, সেই কথা আমি প্ৰকাশিত বাক্য 4 নম্বৰ অধ্যায়ৰ 1 পদৰ পৰা পাওঁ। ইয়াৰ পৰা হঠাতে গোটেই পৰিৱেশ, গোটেই দৃশ্যপট সলনি হৈ যোৱা আমি দেখোঁ। সেই কথা আমি ভালদৰে বুজি পাবলৈ কেইটামান কথা ইয়াতে উল্লেখ কৰিব খুজিছো। প্ৰথমটো হৈছে মণ্ডলী আৰু পৃথিৱীত নাথাকিব। 4 নম্বৰ অধ্যায় পৰ্যন্ত 19 বাৰ মণ্ডলী শব্দটো উল্লেখ কৰা হৈছিল। 2 আৰু 3 নম্বৰ অধ্যায় দুটা কেৱল মণ্ডলীক সম্বোধন কৰিয়ে লিখা কথা, কিন্তু 4 নম্বৰ অধ্যায়ৰ পৰা মণ্ডলীক এই পৃথিৱীৰ পটভূমিত তথা দৃশ্যপটত আমি দেখিবলৈ নাপাওঁ। এই মণ্ডলীৰ বিষয়ে প্ৰভু যীশুৱে এনেদৰে কৈছিল, আমি পাঠ কৰি দিছো যোহনে লিখা শুভবাৰ্তা 17:16। মই যেনেকৈ জগতৰ নহওঁ, তেওঁবিলাকো তেনেকৈ জগতৰ নহয়, তেওঁ এইবুলিও কৈছিল, আৰু মই তোমালোকলৈ যদি ঠাই যুগুত কৰোঁগৈ, তেন্তে মই যি ঠাইত থাকোঁ তোমালোকো সেই ঠাইতে যেন থাকিবলৈ পাবা, এই নিমিত্তে মই আকৌ আহি তোমালোকক মোৰ ওচৰলৈ লৈ যাম। যোহনে লিখা শুভবাৰ্তা 14:3। দ্বিতীয়তে 4 নম্বৰ অধ্যায়ৰ দৃশ্যপট পৃথিৱীৰ পৰা স্বৰ্গলৈ সলনি হৈছে, কাৰণ এতিয়া মণ্ডলী স্বৰ্গ পালেগৈ। কেনেকৈ? তাৰ উত্তৰ পাচনি পৌলে আমাক এনেকৈ দিছে, পাছে আমি জীৱিত থকা অৱশিষ্ট লোকবিলাক আকাশত প্ৰভুৰ লগ ল'বলৈ তেওঁবিলাকে সৈতে মেঘৰথত তুলি নিয়া হ'ম। 1 থিছলনিকীয়া 4:17। আকৌ 1 কৰিন্থিয়া 15:51-52 এনেদৰে লিখা আছে, চোৱা মই তোমালোকক এটি নিগৃঢ় তত্ত্ব কওঁ, আমি সকলোৱেই নিদ্ৰিত নহ'ম, কিন্তু শেষৰ তুৰিধ্বনিত এক তিলেকত চকুৰ পচাৰতে ৰূপান্তৰিত হ'ম, কিয়নো তুৰি বাজিব, তাতে মৃতবিলাক অক্ষয়নীয় হৈ উত্থিত হ'ব আৰু আমি ৰূপান্তৰিত হ'ম। এৰা, খ্ৰীষ্টীয় বিশ্বাসীসকল প্ৰভু যীশুৰ সৈতে স্বৰ্গ পাবগৈ আৰু পৃথিৱীত আৰম্ভ হ'ব মহাক্লেশ। সেই কথা আমি পাম 6 নম্বৰ অধ্যায়ত। তৃতীয়তে মণ্ডলী মানে আচলতে খ্ৰীষ্টত বিশ্বাস স্থাপন কৰা লোকবোৰৰ সমষ্টি। গ্ৰীক শব্দটো হৈছে একলেচিয়া। কেলিঅ মানে মাতা আৰু এক মানে বাহিৰ কৰি অনা। গতিকে মণ্ডলী অৰ্থাৎ একলেচিয়া মানে পৃথিৱীৰ পৰা বাহিৰ কৰি মাতি অনা লোকৰ দল। স্বৰ্গ পোৱাৰ লগে লগে খ্ৰীষ্টীয় মণ্ডলীক পৃথিৱীত যি বুলি জনা গৈছিল সেই বুলি জনা নহ'ব, মতা নহ'ব। 4 নম্বৰ অধ্যায়ত আমি স্বৰ্গত 24 জন বৃদ্ধ লোকৰ কথা পাওঁ আৰু তেওঁলোকেই খ্ৰীষ্টীয় মণ্ডলীক প্ৰতিনিধিত্ব কৰে। তাৰ পাছত আমি মণ্ডলীক পাম কন্যা হিচাপে। চতুৰ্থতে 6 নম্বৰ অধ্যায়ৰ পৰা আমি পাম পৃথিৱীত ঈশ্বৰে জাপি দিয়া মহাক্ৰোধ আৰু দণ্ডৰ কথা, কিন্তু খ্ৰীষ্টত বিশ্বাস কৰা লোকে ঈশ্বৰৰ অনুগ্ৰহত ক্ষমা পাই সেই দণ্ডৰ পৰা হাত সাৰিব। গতিকে সেই সময়ত মণ্ডলী পৃথিৱীত নহয়, স্বৰ্গতে থাকিব। 5 নম্বৰতে প্ৰকাশিত বাক্য 1:19 আমাক গোটেই পুস্তকখনৰ 3টা প্ৰধান ভাগ দি দিয়া হৈছে আৰু সেই অনুসাৰেই শেষৰটো ভাগ আৰম্ভ হৈছে 4 নম্বৰ অধ্যায়ৰ পৰা। আৰু সকলোবোৰ ঘটনা ঘটি থকাৰ সময়ত প্ৰভু যীশুৱেই মূল নিয়ন্ত্ৰণকৰ্তা, তেওঁৰ নিৰ্দেশতেই সকলো ঘটি থাকিব। ইয়াত খ্ৰীষ্টক তেওঁৰ 3মুখীয়া পৰিচৰ্যা সম্পন্ন কৰা অৱস্থাত আমি পাওঁ, ভাৱবাদী, পুৰোহিত আৰু ৰজা। তেওঁক ঈশ্বৰ হিচাপে আৰাধনা কৰা আমি পাওঁ, কাৰণ তেওঁ ঈশ্বৰ। বাৰু এতিয়া আমি বাইবেলৰ পৰা চাই যাম। প্ৰকাশিত বাক্য 4 নম্বৰ অধ্যায়ৰ 1 পদটো পাঠ কৰি দিছো। ইয়াত লিখা আছে, তাৰ পাছত মই চাই দেখিলো স্বৰ্গত এখন দুৱাৰ মেলা আছে আৰু মোৰে সৈতে কথা হোৱা তুৰীৰ মাতৰ দৰে যি মাত মই প্ৰথমে শুনিছিলো তেনে মাতেৰে কোনোবাই ক'লে, ইয়ালৈ উঠি আহা, ইয়াৰ পাছত যি যি ঘটিব লাগে তাক মই তোমাক দেখুৱাওঁ। মই চাই দেখিলো স্বৰ্গত এখন মেলা দুৱাৰ আছে। প্ৰকাশিত বাক্যত থকা 4খন দুৱাৰৰ মাজৰ এইখন এখন দুৱাৰ। প্ৰথমতে আমি প্ৰকাশিত বাক্য 3 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদত ফিলাডেলফিয়া মণ্ডলীক প্ৰভু যীশুৱে এনেকৈ কোৱা পঢ়িবলৈ পাইছিলোঁ,
চোৱা, যি দুৱাৰ কোনেও বন্ধ কৰিব নোৱাৰে এনে এখন মেলা দুৱাৰ তোমাৰ সন্মুখত দিলোঁ। ইয়াত প্ৰভুৰ বাক্য বিলোৱাৰ সুযোগ সুবিধা বুজাবলৈ দুৱাৰ শব্দটো ব্যৱহৃত হৈছে। দ্বিতীয়তে আকৌ প্ৰকাশিত বাক্য 3:20 আমি এনেদৰে পাইছিলোঁ, চোৱা মই দুৱাৰত থিয় হৈ টুকুৰিয়াই থাকোঁ, কোনোৱে যদি মোৰ মাত শুনি দুৱাৰ মেলে তেন্তে মই তেওঁৰ তাত সোমাই তেওঁৰে সৈতে ভোজন কৰিম আৰু তেওঁ মোৰে সৈতে ভোজন কৰিব। এই দুৱাৰ হৈছে আমাৰ অন্তৰৰ দুৱাৰ। তৃতীয়তে ইয়াত প্ৰকাশিত বাক্য 4:1 আন এখন দুৱাৰৰ কথা কোৱা হৈছে, আৰু এই দুৱাৰ হৈছে ঈশ্বৰলৈ যোৱা দুৱাৰ, অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্ট। চতুৰ্থতে আকৌ প্ৰকাশিত বাক্য 19:11 আমি স্বৰ্গত আন এখন দুৱাৰ খোল খোৱা দেখিবলৈ পাম। সেই খোলা দুৱাৰেদি প্ৰভু যীশু আহিব তেওঁৰ দ্বিতীয় আগমনৰ সময়ত। তেওঁ আহিব পৃথিৱীত চলা মহাক্লেশৰ অন্তত, ঈশ্বৰৰ বিৰুদ্ধে থকা সকলো বিদ্ৰোহ আৰু অধাৰ্মিকতা দমন কৰি পৃথিৱীত তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ। ইয়াত যিখন দুৱাৰৰ কথা উল্লেখ কৰা হৈছে সেইখন ইতিমধ্যেই খোল খাই থকা দুৱাৰ। সেই দুৱাৰ হৈছে প্ৰভু যীশুখ্ৰীষ্ট নিজেই। এই দুৱাৰেদি, অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্টৰ যোগেদি, আজি 2000 ধৰি মানুহ ঈশ্বৰৰ ওচৰলৈ প্ৰৱেশ কৰি আছে। প্ৰভু যীশুৱে কৈছিল, ময়েই বাট, সত্য আৰু জীৱন, মোৰ যোগেদি নগ'লে কোনো মোৰ পিতৃৰ ওচৰলৈ নাযায়। যোহন 14:6 তেওঁ এইবুলিও কৈছিল, ময়েই দুৱাৰ, মোৰ যোগেদি যিকোনো সোমায় তেওঁ ৰক্ষা পাব আৰু ভিতৰলৈ বাহিৰলৈ অহা যোৱা কৰিব আৰু চৰণি পাব। যোহন 10:9 স্বৰ্গলৈ যাবলৈ মুকলি হৈ থকা, খোল খাই থকা দুৱাৰখন হৈছে প্ৰভু যীশুখ্ৰীষ্ট নিজেই। আৰু তেওঁৱেই নিজে আপোনাৰ মোৰ সকলোৰে অন্তৰৰ দুৱাৰলৈ আহি টুকুৰিয়াই, আমি মাত্ৰ অন্তৰৰ দুৱাৰ মেলি দি তেওঁক গ্ৰহণহে কৰিব লাগে। আমি সেই দুৱাৰেদি প্ৰৱেশ কৰোঁ বিশ্বাসেৰে, আৰু প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীক প্ৰভু যীশুৱে নিজে আহি স্বৰ্গলৈ উঠাই লৈ যাব। ইয়ালৈ উঠি আহা, এয়া যোহনক স্বৰ্গলৈ উঠি যাবলৈ জনোৱা আহ্বান। প্ৰভু যীশুক জনা, প্ৰভু যীশুক বিশ্বাস কৰি তেওঁৰে সৈতে সহভাগিতা বজাই ৰখা প্ৰতিজন লোকৰ প্ৰতি এই আহ্বান। পাচনি যোহনে এনেদৰে লিখিছিল, যি আমি দেখিলোঁ আৰু শুনিলোঁ তাৰেই সংবাদ আমাৰে সৈতে তোমালোকৰো সহভাগিতা হ'বলৈ তোমালোককো দিছোঁ, আৰু আমাৰ যি সহভাগিতা সেয়ে পিতৃৰ আৰু তেওঁৰ পুত্ৰ যীশুখ্ৰীষ্টৰ সৈতে সহভাগিতা। 1 যোহন 3:3 তেওঁ কৈছে, আমি যি দেখিলোঁ শুনিলোঁ সেই সকলো তোমালোকক জনাইছোঁ যাতে তোমালোকেও সেই সহভাগিতা লাভ কৰিব পাৰা। মোৰে সৈতে কথা হোৱা তুৰীৰ মাতৰ দৰে যি মাত মই প্ৰথমে শুনিছিলোঁ তেনে মাতেৰে কোনোবাই ক'লে। এই মাত হৈছে খ্ৰীষ্টক আকাশত লগ ধৰিবলৈ মণ্ডলীক আহ্বান জনোৱা তুৰীধ্বনি, আৰু মাতটো কাৰ? প্ৰভু যীশুখ্ৰীষ্টৰ। তুৰীয়ে কথা নকয়, নামাতে, শব্দহে কৰে। ইয়াত আচলতে তুৰীয়ে প্ৰভু যীশুকহে বুজাইছে। প্ৰভু যীশুৰ মাত তুৰীধ্বনিৰ নিচিনা। 1 থিছলনিকীয়া 4:16-17 আমি এনেদৰে পাওঁ, কাৰণ জয়ধ্বনি প্ৰধান স্বৰ্গদূতৰ মাত আৰু ঈশ্বৰৰ তুৰী বাদ্যে সৈতে প্ৰভু নিজে স্বৰ্গৰ পৰা নামি আহিব, আৰু খ্ৰীষ্টৰ আশ্ৰয়ত মৰা লোকবিলাকেই প্ৰথমে উঠিব। পাছে আমি জীৱিত থকা অৱশিষ্ট লোকবিলাক আকাশত প্ৰভুৰ লগ ল'বলৈ তেওঁবিলাকে সৈতে মেঘ ৰথত তুলি নিয়া হ'ম। ইয়াত মণ্ডলীক পৃথিৱীৰ পৰা উত্তোলিত কৰি নিয়া ঘটনাটোৰ কথা কোৱা হৈছে। ইয়াত ব্যৱহৃত হোৱা গ্ৰীক শব্দটো হৈছে হাৰ্পাজো, অৰ্থাৎ থাপ মাৰি নিয়া। খ্ৰীষ্টীয় বিশ্বাসীসকলক এই পৃথিৱীৰ পৰা থাপ মাৰি উঠাই লৈ যোৱা হ'ব, আৰু প্ৰভু যীশুৰ মাত শুনা যাব তুৰীধ্বনিৰ নিচিনা। ইয়ালৈ উঠি আহা, ইয়াৰ পাছত যি যি ঘটিব লাগে তাক মই তোমাক দেখুৱাওঁ। ইয়াৰ পাছত মানে মণ্ডলীয়ে যেতিয়া এই পৃথিৱীত কৰিব লগা কাম শেষ কৰি স্বৰ্গলৈ উত্তোলিত হ'ব তাৰ পাছত। এতিয়া 2 পদটো পঢ়ি দিছোঁ, তেতিয়াই মই আত্মাত আছিলোঁ আৰু চোৱা স্বৰ্গত এখন সিংহাসন স্থাপন কৰা আছিল, আৰু সেই সিংহাসনত এজনা লোক বহি আছিল। তেতিয়াই মানে অতি কম সময়ৰ ভিতৰতে, পৃথিৱীৰ পৰা মণ্ডলী উত্তোলিত হোৱা ঘটনাটো অতি কম সময়ৰ ভিতৰতে ঘটিব লগা ঘটনা। আমি চকুৰ প্ৰচাৰতে উত্তোলিত হ'ম। চকুৰ প্ৰচাৰতে মানে কিমান কম সময় জানেনে প্ৰিয় শ্ৰোতা? প্ৰায় এহেজাৰ ভাগৰ এক ছেকেণ্ড। এই পৃথিৱীৰ পৰা মণ্ডলী উত্তোলিত হ'ব লগা ঘটনাটো ইমান সোনকালে, ইমান তৎক্ষণাতে চকুৰ প্ৰচাৰতে সংঘটিত হ'ব। মই আত্মাত আছিলো, অৰ্থাৎ পবিত্ৰ আত্মাই পাচনি জোহনক নিৰ্দেশনা দি আছিল, নতুন কথা শিকাই আছিল আৰু আহিবলগীয়া ঘটনাৰ কথা জনাই আছিল। আৰু চোৱা, স্বৰ্গত এখন সিংহাসন স্থাপন কৰা আছিল আৰু সেই সিংহাসনত এজনা লোক বহি আছিল। সেই সিংহাসন আগৰ পৰাই আছিল, কিন্তু এতিয়া পাচনি জোহনে দেখিবলৈ পাইছে। আমাৰ দৃষ্টি আকৰ্ষণ কৰা হৈছে এতিয়া সকলোৰে কেন্দ্ৰবিন্দুলৈ। সিংহাসনখনে ঈশ্বৰৰ সাৰ্বজনীন সাৰ্বভৌমত্ব আৰু অধিকাৰ আৰু কৰ্তৃত্বক বুজায়। তেওঁৱেই যে সকলোবোৰৰ নিয়ন্ত্ৰণকৰ্তা সেই কথা বুজায়। এই বিশ্ব ব্ৰহ্মাণ্ডখনৰ ৰাজধানী, শাসন কেন্দ্ৰ স্বৰ্গহে, পৃথিৱীৰ কোনো বিশেষ ঠাই নহয়। আৰু ঈশ্বৰৰ বাক্যত আমাক এনেদৰেই বুজাই দিয়া হৈছে। আমি জানো এতিয়া প্ৰভু যীশু স্বৰ্গত পিতৃ ঈশ্বৰৰ সিংহাসনৰ সোঁহাতে বহি আছে, আৰু ইয়াত ঘটা সকলো ঘটনাৰ দায়িত্বত আছে প্ৰভু যীশুখ্ৰীষ্ট। সেই সিংহাসন অনুগ্ৰহৰ সিংহাসন, কিন্তু সেই সিংহাসন এতিয়া সুধ বিচাৰৰ সিংহাসন হৈ পৰা আমি দেখিবলৈ পাম। কাৰণ পৃথিৱীত মহাক্লেশ আৰম্ভ হ'ব। সেই সময়ত খ্ৰীষ্টীয় মণ্ডলী পৃথিৱীত নাথাকিব, কাৰণ খ্ৰীষ্টত বিশ্বাস কৰা লোকে সুধ বিচাৰলৈ আহিব নালাগে বুলি বাইবেলত স্পষ্টভাৱে জনাই দিয়া হৈছে। এতিয়া তিনি নম্বৰ পদটো পাঠ কৰিম। সেই বহি থকাজনা দেখিবলৈ সূৰ্যকান্ত আৰু চাৰ্দিয়া মণিৰ নিচিনা। সেই সিংহাসনৰ চাৰিওফালে মেঘ ধনু আছিল, দেখিবলৈ মৰকট মণিৰ নিচিনা। ইয়াত আমি দেখিছোঁ ৰং, সুন্দৰ ৰং, অতি মূল্যৱান মণি মুকুতা, বাখৰৰ ৰং। ঈশ্বৰৰ ছবি আমি ক'তো পোৱা নাই, কাৰণ ঈশ্বৰক কোনেও ফটো তোলা নাই। যদিও তেওঁ পিতৃ ঈশ্বৰ, আমি এই কথা মনত ৰখা উচিত যে সেই সিংহাসনখন তৃত্ব ঈশ্বৰৰ সিংহাসন, পিতা, পুত্ৰ আৰু পবিত্ৰ আত্মা ঈশ্বৰৰ সিংহাসন। অৱশ্যে তৃত্ব ঈশ্বৰৰ তিনিওজন ব্যক্তিক বিশেষভাৱে দেখুওৱা হৈছে ইয়াত। পবিত্ৰ আত্মা ঈশ্বৰক দুই নম্বৰ আৰু পাঁচ নম্বৰ পদত, ইয়াত অৰ্থাৎ তিনি নম্বৰ পদত পিতৃ ঈশ্বৰক, আৰু পুত্ৰ ঈশ্বৰ অৰ্থাৎ যীশুখ্ৰীষ্টক পাঁচ নম্বৰ অধ্যায়ৰ পাঁচ নম্বৰ পদত। অৰ্থাৎ আমি আচলতে সিংহাসনত দেখিছোঁ ঈশ্বৰৰ তিনিও ব্যক্তিক। জোহনে আচলতে ব্যক্তি নহয়, পোহৰ আৰু উজ্জ্বলতাহে দেখিছিল। সেই বহি থকা জনা দেখিবলৈ সূৰ্যকান্ত আৰু চাৰ্দিয়া মণিৰ নিচিনা। মহাপুৰোহিতৰ পোছাকত থাকিবলগীয়া মণিবোৰৰ ভিতৰত এই সূৰ্যকান্ত মণিও এটা আছিল। নতুন জিৰচালেমৰ গঠনৰ কথা কওঁতে এই মণিৰ কথা উল্লেখ কৰা হৈছে। এই মণিয়ে আচলতে ইছৰাইলৰ কনিষ্ঠ ফৈদ অৰ্থাৎ বিন্যামিনক বুজায়। অৰ্থ হৈছে মোৰ সোঁহাতে থকা পুত্ৰ। গতিকে পিতৃৰ সোঁহাতে বহি থকা প্ৰভু যীশুখ্ৰীষ্টকো বুজায়। চাৰ্দিয়ামণি পুৰোহিতৰ পোছাকত থাকিবলগীয়া প্ৰথমটো মণি, অৰ্থাৎ ইছৰাইলৰ জ্যেষ্ঠ ফৈদ অৰ্থাৎ ৰুবেন বা প্ৰথম জাত। প্ৰভু যীশু ইষপুত্ৰ, মৃত্যুক জয় কৰি জি উঠা প্ৰথমজন ব্যক্তি। গতিকে এই মণিয়েও প্ৰভু যীশুকেই বুজায়। সেই সিংহাসনৰ চাৰিওফালে মেঘ ধনু আছিল। নোহৰ দিনত হোৱা জলপ্লাৱনৰ অন্তত ঈশ্বৰে এই মেঘ ধনুৰ দ্বাৰা এই চুক্তি কৰিছিল যে তেওঁ আৰু কেতিয়াও পৃথিৱীত তেনেকৈ জলপ্লাৱন নানে। পৃথিৱীত ঘটিবলগীয়া মহাক্লেশৰ সময়তো ঈশ্বৰে জলপ্লাৱন ব্যৱহাৰ নকৰে। প্ৰিয় শ্ৰোতা, ইয়াত আমি যিখিনি বৰ্ণনা পাইছো সেইখিনি আমি অতি সহজ সৰলভাৱে বুজিবলৈ চেষ্টা কৰিছো। কিন্তু এটা কথা আমি স্পষ্টভাৱে জানিছো যে সেই সময়ত খ্ৰীষ্টীয় মণ্ডলী পৃথিৱীত নাথাকে, থাকিব স্বৰ্গত। খ্ৰীষ্টীয় মণ্ডলী মহাক্লেশৰ মাজেদি যাব লগা নহয়। সেই সময়ত আপুনি বাৰু ক'ত থাকিব, চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
Hey, cool.